বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজিৰ পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথি। এই সাৰথিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনক সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি মহিয়াই আৰু নপৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই আৰু নপৰা দেৰি। শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰহৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ধৰি চোৱা। যিশুৱে মাতে আহা কাষলে, হয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি দৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুৱে মাতে আহা কাষৰে, হয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি দৰি। যিশুৱে মাতে আহা কাষৰে, হয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে, আহা সবে যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই আৰু নপৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনিছে তাৰ দ্বাৰা আচলতে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা ভক্তিৰ কথাই প্ৰকাশ পাইছে। সেই মহান ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়নেই আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ উদ্দেশ্য। সেই ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছো আমি ক'ব নোৱাৰো, আপোনালোকৰ হাততেই তাৰ বিচাৰ আছে। আপোনালোকৰ মতামত আদি আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু আমালৈ কেতিয়াও চিঠি পত্ৰ লিখা নাই, তেনেহ'লে কিয় লিখা নাই বাৰু? অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আৰু যদিহে চিঠি পত্ৰ লিখি আছে আপোনাক ধন্যবাদ দিছো, আৰু ভৱিষ্যতেও যাতে লিখি থাকে তাৰ বাবে অনুৰোধ জনাইছো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি কৰুণাময় ঈশ্বৰ, তথাপি তুমি আমাৰ দৰে সাধাৰণ মানুহক যে প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আমি এই ভক্তিবচন অনুষ্ঠানত ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ। বাইবেলখনৰ প্ৰথম পুস্তক আদি পুস্তকৰ পৰা শেষৰখন পুস্তক প্ৰকাশিত বাক্যলৈকে আমি অধ্যয়ন কৰিম এই অনুষ্ঠানৰ জৰিয়তে। আমি মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা এখন এখনকৈ পুস্তক লৈ অধ্যয়ন কৰি আহিছো। ইতিমধ্যে আমি বহুদূৰ আগবাঢ়ি আহিলো। আজি কিছুদিন ধৰি আমি নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত বাৰু আমি কোনখিনি অংশ অধ্যয়ন কৰিছিলো আপোনাৰ মনত আছেনে? আমি এই গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো, নহয় জানো? আমি পঢ়িবলৈ পাইছিলো মাংসৰ কাৰ্যবোৰৰ কথা। আমি আলোচনা কৰিছিলো যে খ্ৰীষ্টীয় জীৱন যাপনৰ নীতি হৈছে আত্মাৰ বশত চলা নীতি। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগে লগে আমি সকলো পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰোঁ। লগে লগে আমি পবিত্ৰ আত্মাৰ যোগেদি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ। আমি ঈশ্বৰৰ সন্তান হৈ পৰোঁ আৰু লগে লগে আমি লাভ কৰোঁ এটা নতুন স্বভাৱ, নতুন প্ৰকৃতি। এই নতুন প্ৰকৃতিটো ঈশ্বৰৰ পৰা অহা প্ৰকৃতি, আত্মিক প্ৰকৃতি। কিন্তু আমাৰ লগত পুৰণি প্ৰকৃতিটো অনবৰতে থাকেই, আমাৰ মাংসিক প্ৰকৃতি। আত্মা আৰু মাংস পৰস্পৰ বিৰোধী, ইটোৱে আনটোৰ বিৰুদ্ধে যুঁজ কৰি থাকে। সেইবাবেই পাচনি পৌলে ইয়াত উল্লেখ কৰিছে যে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে সফল জীৱন যাপন কৰিবলৈ হলে আমি আত্মাৰ বশ হৈ চলিব লাগে। আত্মাৰ বশ হৈ চলিলে আমি মাংসিক অভিলাষবোৰ জয় কৰিব পাৰিম। আনহাতে আমি যদি মাংসিক অভিলাষৰ বশৱৰ্তী হৈ চলো তেন্তে আমি আত্মিক জীৱনত দুৰ্বল হৈ পৰোঁ, কাৰণ আমি আত্মিকভাৱে জীয়াই থাকিবলৈ হেলা কৰা হওঁ, কাৰণ মাংস আৰু আত্মা পৰস্পৰ বিৰোধী। গতিকে আমি আত্মাৰ বশ হৈ চলিব লাগে। আমি দেখিবলৈ পালো যে পাচনি পৌলে মাংসৰ কাৰ্যবোৰৰ এখন তালিকা দাঙি ধৰিছে। সেই মাংসৰ কাৰ্যবোৰ হৈছে বিভিন্ন ধৰণৰ পাপ, শাৰীৰিক, ধৰ্মীয়, সামাজিক আৰু ব্যক্তিগত পৰ্যায়ৰ পাপ। এই মাংসৰ কাৰ্যবোৰত মত্ত থকা লোকে ঈশ্বৰৰ ৰাজ্যত কোনো অধিকাৰ নাপাব বুলি পাচনি পৌলে কৈছে। আচলতে প্ৰভু যীশুত বিশ্বাস কৰাৰ পাছত কোনো লোকেই অনবৰতেই পাপত মত্ত থাকিব নোৱাৰে। কেতিয়াবা পাপত পতিত হলেও আকৌ পিতৃ ঈশ্বৰৰ ওচৰলৈ উভতি আহিবই। পাচনি পৌলে মাংসৰ কাৰ্যবোৰৰ তালিকা এখন দিয়াৰ পাছত আত্মাৰ ফলবিলাকৰ তালিকা এখন দিয়া আমি এতিয়া দেখিবলৈ পাম। তাৰ আগতে এটা কথা মন কৰকচোন, মাংসৰ কাৰ্য বুলি কৈছে কিন্তু আত্মাৰ ফল বুলি কৈছে। অৰ্থাৎ মাংসৰ কাৰ্যবোৰ হৈছে আমি নিজেই কৰা কাম। এই মাংসৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰিবলৈকে 10 আজ্ঞা দিয়া হৈছিল, কিন্তু এতিয়া আমি খ্ৰীষ্টক গ্ৰহণ কৰি যি নতুন জীৱন পাওঁ, সেই জীৱন হৈছে আমাৰ মাজেৰে পবিত্ৰ আত্মাক কাম কৰিবলৈ দি আমাৰ জীৱনত আত্মাৰ ফলবোৰ প্ৰকাশ পাবলৈ দিয়া জীৱন। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? গালাতিয়া 5 অধ্যায়ৰ 22-23 পদ পাঠ কৰি দিম। কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল। এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। প্ৰভু যীশুৱে আত্মাৰ ফলৰ কথা কৈছিল জোহন 15 অধ্যায়ত। তেওঁ কৈছিল, তেওঁৰ শক্তি অবিহনে আমি একো কৰিব নোৱাৰোঁ, তেওঁত লাগি নাথাকিলে আমি ফল ধৰিব নোৱাৰোঁ। আৰু প্ৰভু যীশুৱে বিচাৰে আমি যাতে ফল ধৰোঁ, আমি যাতে ফল ধৰোঁ, অধিককৈ ফল ধৰোঁ, উপচি পৰাকৈ ফল ধৰোঁ। কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্ত দিওঁতে তেওঁ কৈছিল 100 3 গুণ 1.5 গুণকৈ গুটি ধৰাৰ কথা। মুঠতে প্ৰভু যীশুৱে বিচাৰে আমি যাতে গুটি ধৰোঁ, ফল উৎপন্ন কৰোঁ। আমাৰ জীৱনত প্ৰভু যীশুৱেই ফল উৎপন্ন কৰে পবিত্ৰ আত্মাৰ শক্তিৰে। তেওঁ আমাৰ জীৱনত আমাৰ মাজেৰে নিজে জীয়াই থাকিব বিচাৰে, নিজকে প্ৰকাশ কৰিব বিচাৰে। সেইবাবে আমি বাৰে বাৰে উল্লেখ কৰি আহিছো যে আমি নিজে খ্ৰীষ্টীয় জীৱন যাপন কৰিব নালাগে। আমি কেৱল আমাৰ জীৱনত প্ৰভু যীশুক সেই জীৱন যাপন কৰিবলৈ দিব লাগে। তেওঁৱেই আমাৰ মাজেৰে খ্ৰীষ্টীয় জীৱন যাপন কৰিব। কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজে খ্ৰীষ্টীয় জীৱন যাপন কৰিব নোৱাৰে। পুৰণি প্ৰকৃতি, মাংসিক প্ৰকৃতিয়ে কেতিয়াও আত্মাৰ ফল উৎপন্ন কৰিব নোৱাৰে। ৰোমিয়া 7 অধ্যায়ৰ 18 পদত পাচনি পৌলে এই কথা অতি পৰিষ্কাৰ কৰি দিছে যে আমাৰ পুৰণি প্ৰকৃতিয়ে আমাৰ জীৱনত আত্মাৰ ফল ফলাব নোৱাৰে, সেই শক্তি আমাৰ পুৰণি প্ৰকৃতিত নাই। তেওঁ এনেদৰে কৈছে ৰোমিয়া 7:18 পদ, কিয়নো মই জানো যে মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। এইটো আমাৰ বহুতৰেই সমস্যা। আমি বাৰু কেনেদৰে এই সমস্যাৰ সমাধান পাম? এইটো নিজে কৰা কাম নহয়, কিন্তু আমিনো আমাৰ জীৱনত ফল উৎপন্ন কৰিবলৈ পবিত্ৰ আত্মাক সুবিধা কেনেদৰে দিব পাৰোঁ? ফল ধৰাৰ বিষয়টো যথেষ্ট আকৰ্ষণীয় বিষয়। এই বিষয়ে আলোচনা কৰোঁতে আমি আমাৰ দৈনন্দিন জীৱনৰ পৰা উদাহৰণ দিব পাৰোঁ। আমি সকলোৱে গছ দেখিছোঁ, গছত ফল ধৰাও দেখিছোঁ। আমাৰ বেছিভাগ লোকৰ ঘৰতেই সৰু সুৰা শাকনি ফুলনি আদি থাকেই, খেতি কৰি খোৱা মানুহৰ কথাটো বেলেগেই। বাৰীত নেমুটেঙা, জলকীয়া, বেঙেনা আদি আমি প্ৰায়বিলাক মানুহেই লগাওঁ। আমাৰ বাৰীত বছৰটোৰ প্ৰতিটো মাহতেই কিবা নহয় কিবা ফল বা শাক পাচলি লাগিয়েই থাকে। এতিয়া আমি আপোনাক এটা প্ৰশ্ন কৰিব খোজো। আপোনাৰ বাৰীত ধৰক এডাল আম গছ আছে। গৰমৰ দিনত আম গছডাল একেবাৰে দু খাই লাগি থাকে। আপোনাৰ আম গছডালৰ ডালপাতবোৰে বাৰু কেতিয়াবা একেলগে এনেদৰে সিদ্ধান্ত লয় নেকি, আমি খুব ভাল ফল ধৰিবলৈ চেষ্টা কৰোঁ, আহা, আমাৰ মালিকে আম খাই খুব ভাল পায়? কথাটো ভাবি চালে আমাৰ হাঁহি ওলাব। আম গছডালৰ ডালপাতবোৰে এনেকুৱা কোনো মিটিং পাতি গছত আম লগাবলৈ সিদ্ধান্ত নলয়। আপুনি আম খাই ভাল পায় ঠিকেই, কিন্তু আম গছডালৰ ডালপাতবোৰে সেই কথা চিন্তা নকৰে, গছত আম লগাবলৈ সিদ্ধান্তও নলয়, চেষ্টাও নকৰে। তেনেহলে গছতনো আম লাগে কেনেকৈ? তাৰ উত্তৰটো আমি সকলোৱে কম বেছি পৰিমাণে জানো। গছৰ ডালপাতবোৰে সূৰ্যৰ ৰশ্মি আৰু বৰষুণৰ প্ৰতি নিজকে মুকলি কৰি ৰাখে, গছত কলি ধৰে, ডাঙৰ হয় আৰু শেষত পকি মুখা মুখা কৰে। আৰু এটা কথা, গছৰ ডালবোৰ গা গছৰ পৰা এৰাই দৌৰি নুফুৰে, সেইবোৰ অনবৰতেই গা গছত লাগি থাকে। প্ৰভু যীশুৱে কৈছিল, তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা। আমাৰ সমস্যা কি জানেনে? আমি নিজকে প্ৰভুৰ উদ্দেশ্যে জীৱিত বলি হিচাপে আগবঢ়াওঁ ঠিকেই, কিন্তু যেতিয়া বেদী গৰম হৈ উঠে আমি বেদীৰ পৰা আঁতৰি আহোঁ। কিন্তু যদি আমি ফল ধৰিব খোজোঁ আমি প্ৰভু যীশুত লাগি থাকিব লাগিব। পাচনি পৌলে এই ফল ধৰাৰ নীতিটো ইয়াত উল্লেখ কৰিছে যাতে আমি বুজি পাব পাৰোঁ ফল উৎপন্ন হয় নিজকে উৎসৰ্গ কৰাৰ দ্বাৰা, বাধ্য হোৱাৰ দ্বাৰা, আমাক আৱৰি ৰখা প্ৰভু যীশুৰ মধুৰ উপস্থিতিৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ দ্বাৰা। আমি জগতৰ প্ৰতি নিজকে সমৰ্পণ কৰিব নালাগে, সেই কথা পাচনি পৌলে কোৱা নাই। আমি প্ৰভু যীশুত লাগি থাকিব লাগে আৰু পবিত্ৰ আত্মাৰ প্ৰতি সম্পূৰ্ণৰূপে সঁহাৰি দিব লাগে, আমাত বাস কৰা পবিত্ৰ আত্মাৰ প্ৰতি। পবিত্ৰ আত্মাই আমাৰ জীৱনত ফল উৎপন্ন কৰিব বিচাৰে আৰু এই ফলকেই আত্মাৰ ফল বুলি কোৱা হৈছে। প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল। ইয়াত যদিও নটা ফলৰ কথা উল্লেখ কৰা হৈছে কিন্তু মূল গ্ৰীক বাইবেলত ইয়াত একবচন ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ গোটেইকেইটা ফল একেলগে এটা গোট হিচাপে বুজোৱা হৈছে। আৰু প্ৰথমতে উল্লেখ কৰা হৈছে প্ৰেম। প্ৰেম হৈছে মূল ফল, বাকী সকলোবিলাক এই প্ৰেমৰ পৰাই উৎপন্ন হয়। প্ৰেম সকলোতকৈ প্ৰয়োজনীয় আত্মাৰ ফল। পাচনি পৌলে জনাই দিছে প্ৰেম নাথাকিলে আমি কেৱল বাঢ়ি থকা কাহ বা বাদ্য কৰি থকা তালস্বৰূপ। প্ৰথম কৰিন্থিয়া 13 অধ্যায়টো ধুনীয়াকৈ লিখি বাইণ্ডিং কৰি বেৰত আঁৰি থবৰ কাৰণে লিখা হোৱা নাই। এই প্ৰেম আত্মাৰ ফল আৰু আত্মাৰ বৰ। আমাক আত্মাৰ বিভিন্ন বৰৰ কথাও কোৱা হৈছে, কিন্তু আত্মাৰ বৰসমূহ আত্মাৰ ফল অৰ্থাৎ প্ৰেমৰ যোগেদিহে ব্যৱহৃত হোৱা উচিত। আচলতে আত্মাৰ ফল নাথাকিলে আমি আত্মাৰ বৰ কামত লগাব নোৱাৰোঁ। সেইবাবেই প্ৰথম কৰিন্থিয়া 13 অধ্যায়ত পাচনি পৌলে কৈছে যে আমি যদি আনকি পুৰি ভস্ম হবলৈ নিজৰ শৰীৰকো শুধাই দিওঁ আৰু যথাসৰ্বস্ব দানো কৰোঁ, কিন্তু আমাৰ যদি প্ৰেম নাথাকে তেন্তে আমি একো নহওঁ। ইয়াৰ মাজেৰে পৌলে প্ৰেমৰ যি প্ৰয়োজনীয়তাৰ কথা বুজাইছে সেই কথা আমি বিশেষভাৱে মন কৰা উচিত। প্ৰথম কৰিন্থিয়া 13 অধ্যায়ত পৌলে আন এটা কথাও কৈছে যে প্ৰেমে নিজৰ লাভ নিবিচাৰে, প্ৰেমে সদায় আনৰ বাবে কিবা নহয় কিবা কৰে। পবিত্ৰ আত্মাৰ বৰো মণ্ডলীৰ লাভৰ কাৰণে ব্যৱহৃত হোৱা উচিত। ই হৈছে সকলো বিশ্বাসীৰ আগত পবিত্ৰ আত্মাৰ আত্মপ্ৰকাশ। সকলো বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ পৰা কিবা নহয় কিবা বৰ লাভ কৰে আৰু মণ্ডলীৰ লাভৰ বাবেই সেই বৰ ব্যৱহৃত হোৱা উচিত। মোৰ গোটেই শৰীৰটোৰ লাভৰ কাৰণে চকুটোৱে কাম কৰে। চকুৱে মোৰ শৰীৰক ঠিক দিশত চলাই নিয়ে, সেইবাবে চকু প্ৰয়োজনীয়। কিন্তু চকু দুটা শৰীৰৰ পৰা বাহিৰ ওলাই গৈ জানো কব? মই চাই থাকি ভাল পাওঁ কিন্তু ভৰি দুখন ভাগৰি যায়, গতিকে আমি আঁতৰা আঁতৰিকৈ থকাই ভাল, নিশ্চয় নকয়। চকুৱে গোটেই শৰীৰটোৰ মংগলৰ বাবে কাম কৰে, ভৰিয়ে গোটেই শৰীৰটোক চলাই নিয়ে। আমিও পবিত্ৰ আত্মাৰ বৰ, পবিত্ৰ আত্মাৰ ফলেৰে ব্যৱহাৰ কৰা উচিত, আৰু সেই ফল হৈছে প্ৰেম। এই পবিত্ৰ আত্মাৰ ফলৰ বিষয়ে প্ৰভু যীশুৱে জোহন 15 অধ্যায়ত কৈছিল, এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। এই পবিত্ৰ আত্মাৰ ফলবোৰৰ বিৰুদ্ধে কোনো বিধান নাই আৰু কোনো ধৰণৰ বিধানেই এই ফল উৎপন্ন কৰিবও নোৱাৰে। আমি নিজৰ চেষ্টাৰে পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰিব নোৱাৰোঁ। আপুনি বাৰু কেতিয়াবা নম্ৰ হবলৈ চেষ্টা কৰিছেনে? নিজে চেষ্টা কৰি আমি যদি নম্ৰ হওঁ তেতিয়া আমাৰ আত্মগৌৰৱ হ'ব আৰু আমাৰ নম্ৰতা নাথাকিব। গতিকে নিজৰ চেষ্টাৰে আমি নম্ৰ হ'ব নোৱাৰোঁ। আমি আমাৰ জীৱনত পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰিবলৈ পবিত্ৰ আত্মাক সুবিধা দিব লাগিব। আমি আনক সমালোচনা কৰা বা আনৰ বিচাৰ কৰা উচিত নহয়, কিন্তু পবিত্ৰ আত্মাৰ ফলবোৰ আমাৰ নিজে নিজে চকুত পৰে। আমাৰ জীৱনত বাৰু পবিত্ৰ আত্মাৰ ফল প্ৰকাশ পাই উঠিছেনে? প্ৰেম, আনন্দ, শান্তি ইত্যাদি। যদিহে আমি খ্ৰীষ্টীয় বিশ্বাসী, প্ৰেম হোৱা উচিত আমাৰ জীৱনৰ মূল মন্ত্ৰ। কিন্তু এই প্ৰেম মাংসিক বা জাগতিক প্ৰেম নহয়, নিজৰ লাভ নিবিচাৰি আনকি শত্ৰুকো কৰিব পৰা প্ৰেম। পবিত্ৰ আত্মাৰ যোগেদিহে এনেকুৱা প্ৰেম আমাৰ হৃদয়ত থিতাপি ল'ব পাৰে। প্ৰভু যীশুৰ বিশ্বাসীসকলৰ বহুতৰেই জীৱনৰ মাজেদি এনেকুৱা স্বৰ্গীয় প্ৰেম প্ৰকাশ পাই থকা আমি দেখি আহিছো। আনন্দ আন এটা ফল। এই আত্মাৰ ফল আমাৰ জীৱনত প্ৰকাশ পাই উঠাটো প্ৰভু যীশুৱে বিচাৰে। জোহনে লিখিছিল, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছো, 1 জোহন 1:4। অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ কৰি আমি প্ৰকৃত অৰ্থত আনন্দ লাভ কৰিব পাৰোঁ। এই আনন্দ খন্তেকীয়া নহয়। বহুতো লোকে আনন্দ কৰিবলৈ মদ্যপান কৰে, পাৰ্টি পাতে, কিন্তু সেই আনন্দ বেছি সময় নাথাকে। সেই আনন্দ বাহ্যিক, অন্তৰৰ পৰা নাহে। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত আমি পবিত্ৰ আত্মাৰ যোগেদি স্থায়ী আনন্দ লাভ কৰিব পাৰোঁ। আত্মাৰ তৃতীয়টো ফল হৈছে শান্তি। কেৱল খ্ৰীষ্টইহে গভীৰ আৰু স্থায়ী আন্তৰিক শান্তি দিব পাৰে। এই শান্তি জগতে দিব নোৱাৰে। প্ৰভু যীশুৱে এনেদৰে কৈছিল, আমি পাওঁ যোহন 14:27, তেওঁ কৈছিল, মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ, তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰ নহওক। এই গভীৰ শান্তি আমি লাভ কৰোঁ কাৰণ ঈশ্বৰৰ সৈতে আমাৰ শান্তি স্থাপন হয়। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ৰোমিয়া 5:1 পদ। তাৰ পাছত আন আন ফলবোৰৰ কথা উল্লেখ কৰা হৈছে, চিৰসহিষ্ণুতা, সহ্য কৰিব পৰা গুণ। এই গুণ অৰ্জন কৰিবলৈ আমি সকলোৱে ইচ্ছা কৰোঁ কাৰণ এই ক্ষেত্ৰত আমি প্ৰায়েই ব্যৰ্থ হওঁ। পবিত্ৰ আত্মাইহে আমাক চিৰসহিষ্ণুতা দান কৰিব পাৰে। মৰম, মংগলভাৱ, এই সকলো অন্তৰত থকা প্ৰেমৰ পৰাই উৎপন্ন হয়। বিশ্বাস অৰ্থাৎ বিশ্বাসী হোৱা। কেৱল খ্ৰীষ্টত বিশ্বাস কৰা কথাটোকেই কোৱা হোৱা নাই, আমি যাতে আনৰ প্ৰতিও বিশ্বাসী হওঁ, আনক যাতে ফাঁকি নিদিওঁ, নঠগাওঁ, কিবা কথা দিলে যাতে পালন কৰোঁ, কিবা কৰিম বুলি প্ৰতিজ্ঞা কৰিলে যাতে কৰোঁ। মৃদুভাৱ, অলপো অহংকাৰৰ ভাৱ প্ৰকাশ নকৰাকৈ চলিব পৰাটো সহজ কথা নহয়। সম্পূৰ্ণ নম্ৰভাৱে জীৱন কটাবলৈ আমাক পবিত্ৰ আত্মাই সহায় কৰিব পাৰে। ইন্দ্ৰিয় দমন, খং, ৰাগ, মাংসিক অভিলাষ আদি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাটো এটা ডাঙৰ গুণ। এইটো আমি নিজৰ শক্তিৰে নোৱাৰো, ইয়ো পবিত্ৰ আত্মাৰ ফল। এতিয়া আমি 14 পদটো পঢ়ি দিছো, আৰু যিবিলাক খ্ৰীষ্ট যীশুৰ তেওঁবিলাকে মোহ আৰু অভিলাষে সৈতে মাংসক ক্ৰুচত দিলে। আচলতে আমি যেতিয়া খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমিও খ্ৰীষ্টৰ লগতে নিজকে ক্ৰুচত হত হোৱা বুলি ধৰিব লাগে। খ্ৰীষ্টৰ লগতে আমিও ক্ৰুচত মৰিলো, কবৰস্থ হলো আৰু পুনৰ্থিত হলো বুলি ধৰিব লাগে। আচলতে আমাৰ বাপ্তিস্ম তাৰেই চিন। গতিকে আমি আমাৰ মাংসিক শৰীৰক খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হোৱা বুলি ধৰিব লাগে। বাইবেলত এনেদৰে লিখা আছে, আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক অধাৰ্মিকতাৰ সঁজুলিস্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা, কিন্তু নিজকে মৃতবিলাকৰ মাজৰ পৰা জীৱিত বুলি ঈশ্বৰলৈ আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক ধাৰ্মিকতাৰ সঁজুলিস্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰা। ৰোমিয়া 6:13 পদ। আকৌ কলছিয়া 3:3 পদত এইবুলি লিখিছে, কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টে সৈতে ঈশ্বৰত গুপ্ত আছে। সেইবাবেই পাচনি পৌলে এইবুলি কৈছিল, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই জীছো বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোক জীছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো। মুঠতে আমি নিজকে খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হলো বুলি ধৰিব লাগিব আৰু এতিয়া খ্ৰীষ্টকেই আমাৰ মাজেদি জীয়াই থাকিবলৈ দিব লাগিব। 25 পদ, আমি যদি আত্মাৰে জীওঁ তেন্তে আত্মাৰে চলোঁহক। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে 16 পদত চলা শব্দটো বুজাবলৈ যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছিল সেইটো হৈছে পেৰাপেটিঅ'। কিন্তু ইয়াত চলা শব্দটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে ষ্ট্ৰইকমেন, আৰু ইয়াৰ অৰ্থ হৈছে সুশৃংখলভাৱে আগবাঢ়ি যোৱা। 16 পদত আমাক চলাৰ নীতিটো দিয়া হৈছিল আৰু ইয়াত চলিবলৈ, আগবাঢ়ি যাবলৈ শিকাৰ কথাটো বুজোৱা হৈছে। কেঁচুৱা এতিয়া খোজকাঢ়িবলৈ শিকাৰ নিচিনাকৈ আমিও আত্মাত চলিবলৈ শিকিব লাগিব। এই শিকা কামটো অনবৰতে চলি থাকে। কেঁচুৱা এতিয়া খোজকাঢ়িবলৈ শিকোতে পৰে, কিন্তু আকৌ উঠি চেষ্টা কৰে। ঠিক তেনেকৈ আমিও বিফলতাক নেওচি আত্মাত চলিবলৈ শিকিব লাগিব। কোনো এটা কাম শিকিবলৈ হলে আমি কামটো কৰিবলৈ আৰম্ভ কৰিব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে আমি পানীত নামিবই লাগিব, কিন্তু ননমাকৈ আমি শিকিব নোৱাৰো। আত্মাৰে চলিবলৈ শিকিবলৈ হলেও আমি আত্মাৰে চলিবলৈ আৰম্ভ কৰিব লাগিব। কেতিয়াবা বিফল হলেও হতাশ নহৈ আগবাঢ়ি যাব লাগিব। 16 পদ, আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক অসূয়া কৰি অনৰ্থক দৰ্প নকৰো হওক। আমি অনৰ্থক দৰ্প নকৰো হওক। প্ৰিয় শ্ৰোতা, আমি আচলতে দৰ্প কৰিবলগীয়া একোৱেই নাই। আমি কোনো সম্পূৰ্ণ শুদ্ধ সিদ্ধ নহয়, কেৱল ঈশ্বৰহে পবিত্ৰ। তেওঁহে সৰ্বাংগ সুন্দৰ, তেওঁহে সম্পূৰ্ণ শুদ্ধ সিদ্ধ। ইজনে সিজনৰ খং নুতুলি পৰস্পৰে অসূয়া নকৰি আমি নম্ৰভাৱে জীৱন কটাবলৈ শিকিব লাগে। কিন্তু এই সকলোবোৰ আত্মাৰ যোগেদিহে সম্ভৱ হয়। কিন্তু পবিত্ৰ আত্মাক আমি আমাৰ জীৱনত কাম কৰিবলৈ সুবিধা দিব লাগিব, আৰু তাকে কৰিবলৈ হ'লে আমি আত্মাৰে চলিবলৈ শিকিব লাগিব। আমাৰ খ্ৰীষ্টীয় জীৱন বেলুনৰ নিচিনাকৈ আকাশত উৰি ফুৰা জীৱন, এই জীৱন দৈনিক এখোজ এখোজকৈ আগবাঢ়ি যোৱা জীৱন, পবিত্ৰ আত্মাৰ শক্তিৰে পবিত্ৰ আত্মাত ভৰসা কৰি এখোজ এখোজকৈ আগবাঢ়ি যোৱা জীৱন, পিছলি পৰিলেও হতাশ নহৈ আকৌ উঠি বাদ বুলি যোৱা জীৱন, কিন্তু এই জীৱন প্ৰেম আনন্দ শান্তিৰে ভৰা জীৱন, আশাৰ জীৱন, দুখ কষ্টৰ মাজতো ধীৰ স্থিৰ হৈ হাঁহিব পৰা জীৱন, কাৰণ আমাৰ সংগে সংগে থাকে প্ৰভু যীশুখ্ৰীষ্ট। আমাৰ খ্ৰীষ্টীয় জীৱনত আগবাঢ়ি যাবলৈ প্ৰভু যীশুৱে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সপল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সপল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
হাই রে মনর ভাবনাবু হুকে করে হিয়া গোধূর এ আত্মগ্লানিয়ে অশ্রুধারী রে আনিছে শরণলৈ যীশুর। হাই রে মনর ভাবনাবু।
আমার ইমেল এড্রেস তো হইছে আসামিস radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে।
বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ সুপনি মিথ্যা ভৰসা
হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটো আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰে। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কে করে হিয়া গোধূর এ আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে শরণলৈ যীশু। হাই রে মনর ভাবনা।